এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিত ভোটগ্ৰহণ চলি আছে। কামৰূপ জিলাৰ অন্তৰ্গত 14টা পৰিষদীয় সমষ্টিত দিনৰ 11 বজালৈকে প্ৰায় 30% ভোটগ্ৰহণ হোৱা বুলি ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই জনাইছে। গোবৰ্ধন সমষ্টিত সৰ্বাধিক 34.81% আৰু বকো সমষ্টিত সৰ্বনিম্ন 22.39% ভোটদান হোৱাৰ বাতৰি পোৱা গৈছে। গোৱালপাৰা জিলাত দিনৰ 11 বজালৈকে 35.49% ভোটগ্ৰহণ হৈছে। জিলাখনৰ ধনুভাংগাত সৰ্বাধিক 43.50% আৰু ডিৰমাজা খিলিত সৰ্বনিম্ন 30.14% ভোটদান হৈছে। ভোটগ্ৰহণ এতিয়ালৈকে সুচাৰুৰূপে চলি থকা বুলি আমাৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ সংবাদদাতাই জনাইছে। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 3 বজাত অন্ত পৰিব। আমাৰ সংবাদদাতা দুগৰাকীয়ে জনোৱা মতে বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলে পুৱাৰে পৰা পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি ভোটকেন্দ্ৰৰ সন্মুখত শাৰী পতা পৰিলক্ষিত হয়। ভোটগ্ৰহণ মুক্ত নিকা আৰু সুচাৰুৰূপে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। মেঘালয়ৰ সীমান্তৱৰ্তী কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰতো ভোটগ্ৰহণ চলি আছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে গোৱালপাৰা আৰু কামৰূপৰ মুঠ 4,45,000ৰো অধিক ভোটদাতাই আজি তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচনৰ বাবে ভোটদান কৰিছে। কামৰূপ জিলাৰ 2টা আৰু গোৱালপাৰা জিলাৰ 1টা সমষ্টিত NDAৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ 19টা সমষ্টিৰ 362টা ভোটগ্ৰহণ কেন্দ্ৰত 2,40,025গৰাকী ভোটদাতাই 52গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। জয়ৰামকুছি পৰিষদীয় সমষ্টিত NDAৰ প্ৰাৰ্থী প্ৰেমাজলী ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিৰ 209টা ভোটগ্ৰহণ কেন্দ্ৰত 1,68,668গৰাকী ভোটদাতাই 44গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। জিলাখনৰ 10টা ভোটকেন্দ্ৰ কেৱল মহিলা বিষয়াৰ দ্বাৰা আৰু 1টা দিব্যাংগ বিষয়াৰ দ্বাৰা পৰিচালনা কৰা হৈছে। জিলাখনৰ 2টা আদৰ্শ কেন্দ্ৰত ভোটগ্ৰহণ চলি আছে। পৰহিলৈ 4 এপ্ৰিলত গোৱালপাৰা আৰু আমিনগাঁৱত ভোটগণনা কৰা হ'ব আৰু আবেলিৰ ভাগত ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি যোৰহাটত প্ৰায় 111 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও ৰাজহুৱা প্ৰকল্পৰ উদ্বোধন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে 581 মিটাৰ দৈৰ্ঘৰ কমাৰবন্ধা আলি ৰেলৱে উৰণ সেতু, অত্যাধুনিক সা সঁজুলি সম্পন্ন স্বয়ংক্ৰিয় যান বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ আৰু 120খন আসনযুক্ত আলোচনা কক্ষ, সংবাদ সন্মিলন কক্ষ ইত্যাদি সংলগ্ন যোৰহাট সন্মিলন কেন্দ্ৰটো আজি ৰাইজৰ নামত উচৰ্গা কৰিব। ইয়াৰে উৰণ সেতুখন 78.27 কোটি, যান বাহন পৰীক্ষা কেন্দ্ৰটো 12.50 কোটি আৰু সন্মিলন কেন্দ্ৰটো 20 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে। মন্ত্ৰী অজন্তা নেওগ আৰু যোগেন মোহনৰ লগতে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী তথা ভাস্কৰজ্যোতি বৰুৱা আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস এই কাৰ্যসূচীত উপস্থিত থকাৰ কথা। লোকসভাত আজি ৱাকফ সংশোধনী বিধেয়ক 2024 বিবেচনা আৰু গ্ৰহণৰ বাবে উত্থাপন কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰা মতে বিধেয়কখন সন্দৰ্ভত আলোচনাৰ বাবে 8 ঘণ্টা সময় নিৰ্ধাৰণ কৰা হৈছে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শ্ৰীৰিজিজুৱে কয় যে প্ৰয়োজনত এই সময় বৃদ্ধি কৰা হ'ব পাৰে। বিধেয়কখন সন্দৰ্ভত সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চৰকাৰ সাজু থকা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। ভাৰতীয় জনতা পাৰ্টী আৰু সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ অংশীদাৰ JDU তথা তেলেগু দেশম পাৰ্টীয়ে দলৰ সকলো সাংসদক আজি লোকসভাত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে। কংগ্ৰেছ দলেও নিজৰ সাংসদসকললৈ হুইপ জাৰি কৰিছে। খেল মহাৰণৰ দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতা আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত জিলা পৰ্যায়ত অনুষ্ঠিত খেলসমূহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত খেলুৱৈসকলে ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাৰ একাধিক শাখাত অংশগ্ৰহণ কৰিব। সৰুসজাই ক্ৰীড়া প্ৰকল্প, নেহৰু ষ্টেডিয়াম, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ চৌহদ আৰু সোণাপুৰৰ LNEPত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। ডাঃ জাকিন হুছেইন একুৱেটিক কমপ্লেক্সত সাঁতোৰ, তেতেলিয়াৰ চাকনিবাৰী ঘাটত চাইক্লিং প্ৰতিযোগিতা হ'ব। মুঠ 7,098গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ অহা 6 এপ্ৰিলত সামৰণি পৰিব। অংশগ্ৰহণকাৰীসকলে dsyw.com/খেলত লগ ইন কৰি তেওঁলোকৰ পঞ্জীয়ন নম্বৰ বা নাম পূৰণ কৰি PMOৰ দ্বাৰা অনুমোদিত অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰিব পাৰিব। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40